বাতৰি পঢ়িছো মনজিত গগৈয়ে। এতিয়া প্ৰধান প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ গ্ল'বেল ফিনটেক ফেষ্ট 2024ত ভাষণ দিব। প্ৰণৱ মুখাৰ্জীৰ লজিষ্টিক পৰিকল্পনাৰ অধীনত 38টা প্ৰাথমিক ৰেল প্ৰকল্প চিনাক্ত কৰিছে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত কালি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হৈ যায়। বিহাৰৰ ৰাজধানীত অহা 11 নৱেম্বৰৰ পৰা 14 বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু পেৰিছ পেৰালিম্পিকত ভাৰতীয় মিক্সড কম্পাউণ্ড আৰ্চাৰী দলত চিতলা দেৱী আৰু ৰাকেশ কুমাৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পালঘৰ ভ্ৰমণ কৰিব। পুৱা প্ৰায় 11 বজাত প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত গ্ল'বেল ফিনটেক ফেষ্ট 2024ত ভাষণ দিব। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পিছত দিনৰ 12 বজাত পালঘৰৰ চিটকো খেলপথাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ বৰ্ধমান বন্দৰৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ ব্যয় প্ৰায় 76,000 কোটি টকা। বিশ্বমানৰ সামগ্ৰিক প্ৰৱেশদ্বাৰ স্থাপন কৰাই এই প্ৰকল্পৰ লক্ষ্য। দেশৰ বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত এই প্ৰকল্পই সহায় কৰিব। পালঘৰ জিলাৰ দহানা চহৰৰ সমীপত অৱস্থিত বৰ্ধমান বন্দৰ ভাৰতৰ অন্যতম বৃহৎ গভীৰ পানীৰ বন্দৰ হ'ব আৰু ই আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিব। ইয়াৰ ফলত পৰিবহণৰ সময় আৰু খৰচ যথেষ্ট হ্ৰাস পাব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 1,560 কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া 218টা নিয়ম প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই পদক্ষেপসমূহে নিয়ম খণ্ডত 5 লাখৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। কয়লা মন্ত্ৰালয়ে কয়লা লজিষ্টিক পৰিকল্পনাৰ অধীনত 38টা প্ৰাথমিক ৰেল প্ৰকল্প চিনাক্ত কৰিছে। ৰেল মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয়ত এই প্ৰকল্পসমূহ দ্ৰুতগতিত আগুৱাই নিয়া হ'ব। ৰেল সংযোগ উন্নীত কৰা, সময়মতে কয়লা যোগান নিশ্চিত কৰা, লজিষ্টিক খৰচ হ্ৰাস কৰা আৰু সমগ্ৰ দেশতে কয়লা পৰিবহণৰ সামগ্ৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰাই প্ৰকল্পসমূহৰ প্ৰধান লক্ষ্য হ'ব। এই প্ৰকল্পসমূহৰ ভিতৰত শেহতীয়াকৈ চৰকাৰে ওড়িশাত দুটা উল্লেখযোগ্য ৰেল প্ৰকল্পত অনুমোদন জনাইছে। চৰদাগা ভালমদা ডাবল লাইন প্ৰকল্পৰ জৰিয়তে মহানদী কয়লা ফিল্ডছ লিমিটেডৰ দ্বাৰা পৰিচালিত খনি আৰু কেইবাটাও ব্যক্তিগত খনিৰ পৰা কয়লা আহৰণ কৰাত সুবিধা হ'ব। একেদৰে বৰগাঁৱৰ নৱাপাৰা পথৰ এটা লাইনযুক্ত নতুন ৰেলপথে কয়লাক্ষেত্ৰৰ পৰা কয়লা আহৰণত সহায় কৰিব। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত কালি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, দলৰ হাৰিয়ানাৰ নিৰ্বাচন প্ৰভাৰী তথা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল। আসন্ন হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছিল। ইপিনে নতুন দিল্লীত কালি বিয়লি হাৰিয়ানা বিজেপিৰ কৰ কমিটীৰ বৈঠকো অনুষ্ঠিত হৈ যায়। জে পি নাড্ডাৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত অমিত শ্বাহকে ধৰি বহুকেইগৰাকী নেতা উপস্থিত আছিল। নিউয়ৰ্কত থকা আন্তঃৰাষ্ট্ৰীয় ৰেটিং সংস্থা মোডীয়ে চলিত বৰ্ষৰ বাবে ভাৰতৰ বাস্তৱিক মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ 7.2% হ'ব বুলি অনুমান কৰিছে। সংস্থাটোৰ পূৰ্বে এই বৃদ্ধিৰ হাৰ 6.8% হ'ব বুলি অনুমান কৰিছিল। সংস্থাটোৱে লগতে 2025 বৰ্ষত ভাৰতৰ জিডিপি পূৰ্বে অনুমান কৰা 6.4% সলনি 6.6% বৃদ্ধি হ'ব বুলি কৈছে। সংস্থাটোৱে কৈছে যে কঠোৰ মুদ্ৰানীতি আৰু বিত্তীয় একত্ৰীকৰণৰ প্ৰয়াসৰ পাছতো চলিত বৰ্ষৰ প্ৰথম 3 মাহত ভাৰতৰ অৰ্থব্যৱস্থা 7.8% বৃদ্ধি পাইছে। ইয়ে দেশখনৰ ঔদ্যোগিক আৰু সেৱা ক্ষেত্ৰৰ টনকীয়াল পৰিস্থিতি প্ৰতিফলিত কৰিছে। শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত বহুভাষিকতা, বিদ্যালয়ত শিক্ষা মাধ্যম আৰু শিক্ষাৰ্থীসকলৰ বাবে স্থানীয় ভাৰতীয় ভাষাত শিক্ষাৰ গুৰুত্ব সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সম্পাদক সঞ্জয় কুমাৰৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত জ্যেষ্ঠ বিষয়া আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ে জোৰ দি কয় যে এটাতকৈ অধিক ভাষাৰ জ্ঞানে শিক্ষাৰ্থীৰ ব্যক্তিগত দক্ষতা বিকশাই তোলে। শিক্ষণত মাতৃভাষাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি মন্ত্ৰালয়ে কয় যে সৰু ল'ৰা ছোৱালীয়ে মাতৃভাষাৰ মাধ্যমেৰে অধিক সোনকালে শিকিব পাৰে। জম্মু কাশ্মীৰৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা বৰ্তাই ৰখাৰ লগতে আসন্ন বিধানসভা নিৰ্বাচনত সকলো প্ৰাৰ্থীয়ে যাতে সমান সুবিধা লাভ কৰে সেইটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে গ্ৰহণ কৰা অভিযানৰ সময়ছোৱাত বিভিন্ন সংস্থাই কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা নিৰ্বাচন আচৰণবিধি বলবৎ হোৱাৰ প্ৰথম 12 দিনৰ সময়ত 5,71,00,000 টকাৰ নগদ ধনৰ লগতে নিচাযুক্ত দ্ৰব্য আৰু সুৰা জব্দ কৰিছে। অহা 18 ছেপ্টেম্বৰৰ পৰা 3টা পৰ্যায়ত হ'বলগীয়া জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই জব্দ কৰা ধন ব্যৱহাৰ কৰিবলৈ অনাৰ সন্দেহ কৰা হৈছে। এইবাৰৰ নিৰ্বাচনত 88 লাখতকৈও অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। কেন্দ্ৰশাসিত অঞ্চলটোত নিৰ্বাচন সম্বন্ধীয় গতিবিধি আৰু নিৰ্বাচন আচৰণবিধি উলংঘাৰ বিষয়সমূহ নিৰীক্ষণ কৰাৰ বাবে জম্মু আৰু শ্ৰীনগৰত মুখ্য নিৰ্বাচন কাৰ্যালয়ত এটা কমাণ্ড আৰু কণ্ট্ৰল ৰুম স্থাপন কৰা হৈছে। আনহাতে প্ৰতিটো DEO মিনি কণ্ট্ৰল ৰুম স্থাপন কৰা হৈছে। ভাৰতীয় বিদেশ সেৱাৰ 2023 বেটছৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে। 15খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 36গৰাকী প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বিষয়াই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক য'তেই কৰ্মৰত নহওক কিয় দেশৰ সংস্কৃতিক গৌৰৱ আৰু মৰ্যাদাৰে উপস্থাপন কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ বিষয়াসকলৰ সৈতে বিশ্ব দৰবাৰত ভাৰতৰ স্থিতি কেনেদৰে সলনি হৈছে সেই বিষয়েও আলোচনা কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী এল মুৰগানে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত উত্তৰ পূৰ্বাঞ্চলে দ্ৰুত অগ্ৰগতি লাভ কৰিছে। কালি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমুৰগানে কয় যে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ দিছে। অসমৰ চিৰাং জিলা ভ্ৰমণলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ তদাৰক আৰু পৰ্যালোচনা কৰিব বুলি জানিবলৈ দিয়ে। এই ভ্ৰমণৰ সময়ত শ্ৰীমুৰগানে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গুৱাহাটীত থকা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ কাম কাজৰ পৰ্যালোচনা কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলে আদৰণি জনায়। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী জাছমিত হাকিমজাদাৰ গোচৰ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লী, অমৃতসৰ, জলন্ধৰ, মুম্বাই, ছলাপুৰ আৰু ইন্দোৰৰ 10টা স্থানত তালাচী অভিযান চলায়। কলাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত এই তালাচী অভিযান চলোৱা হৈছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIAই জাছমিত হাকিমজাদাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত এই তালাচী অভিযান চলাইছিল। বিহাৰৰ ৰাজগীৰত অহা 11 নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মহিলাৰ এছিয়াৰ এছিয়ান চেম্পিয়ন ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হ'ব। হকী ইণ্ডিয়াই এই কথা ঘোষণা কৰি কৈছে যে হকী ইণ্ডিয়া আৰু বিহাৰ চৰকাৰৰ যুটীয়া প্ৰয়াসত ৰাজগীৰ হকী ষ্টেডিয়ামত 11 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এছিয়ান হকী ফেডাৰেচনৰ সভাপতি ডাটো ফুমিঅ আগৰাই মহিলাৰ অষ্টম এছিয়ান চেম্পিয়ন ট্ৰফী ভাৰতত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। হকী ইণ্ডিয়াৰ সভাপতি ডঃ দিলীপ তিৰ্কে কৈছে যে এয়া হকীৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত। যোৱা বছৰ হকী ঝাৰখণ্ডে ৰাঁচীত মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। পেৰিছ পেৰালিম্পিকত ভাৰতীয় মিক্স কম্পাউণ্ড আৰ্চাৰী দল শীতল দেৱী আৰু ৰাকেশ কুমাৰে 1399 স্কোৰ সংগ্ৰহ কৰি নতুন পেৰালিম্পিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। 2 ছেপ্টেম্বৰত ভাৰতীয় যুটীটোৱে শীৰ্ষস্থানৰ খেলুৱৈ হিচাপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। পেৰিছ পেৰালিম্পিকৰ দ্বিতীয় দিনটোত আজি ভাৰতীয় খেলুৱৈসকলে বিভিন্ন শিতানত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। টকিঅ'ত 2টা পদক বিজয়ী অবনী লেখালাই আৰ2 মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল SS1 শাখাত আন এক পদক অৰ্জনৰ লক্ষ্যৰে অৰ্হতা আৰু ফাইনেলত অৱতীৰ্ণ হ'ব। মনা আগৰৱালেও আজি একেটা শিতানত অৱতীৰ্ণ হ'ব। টকিঅ' পেৰালিম্পিকৰ ৰূপৰ পদক বিজয়ী সুভাষ জাফিৰাজে আজি গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেল খেলিব। US অপেন টেনিছ প্ৰতিযোগিতাত ভাৰত অষ্ট্ৰেলিয়াৰ ৰোহন বোপান্না আৰু মেথিউ এডেনে পুৰুষৰ ডাবলছ শাখাৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। যুটীটোৱে ৰবিন হেছ আৰু চেণ্ডাৰ এৰেণ্ডছৰ যুটীটোক 6-3, 7-5 ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিৰ বোপান্না আৰু এডেনৰ যুটীটোৱে দ্বিতীয় ৰাউণ্ডৰ খেলত কাইলৈ আৰ কাৰ্বালিছ আৰু এফ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ইপিনে ৰোহন বোপান্নাই মিক্সড ডাবল শাখাৰ ইণ্ডোনেছিয়াৰ অলিডিলা সুজিয়াদিৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। পুৰুষৰ ডাবলছ শাখাৰ আন এখন খেলত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইউ কি ভাংৰীয়ে তেওঁলোকৰ সহযোগী খেলুৱৈৰ সৈতে দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে। মহিলাৰ ছিংগলছ শাখাত বিশ্বৰ 1 নম্বৰ খেলুৱৈ ইগা চুইটেগে জাপানৰ এন এছ চিবাৰাক 6-0, 6-1 ছেটত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ উন্নীত হৈছে। পুৰুষৰ ছিংগলছ শাখাত বিশ্বৰ 1 নম্বৰ খেলুৱৈ জানিক সিনাৰে আমেৰিকাৰ এলেক্স মিচেলছনক 6-4, 6-0, 6-2 ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত গ্লোবেল ফিনটেক ফেষ্ট 2024ত ভাষণ দিব। ৰেল মন্ত্ৰালয়ে লজিষ্টিক পৰিকল্পনাৰ অধীনত 38টা প্ৰাথমিক ৰেল প্ৰকল্প চিনাক্ত কৰিছে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত কালি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হৈ যায়। বিহাৰৰ ৰাজগীৰত অহা 11 নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু পেৰিছ পেৰালিম্পিকত ভাৰতৰ মিক্সড কম্পাউণ্ড আৰ্চাৰী দলত শীতলা দেৱী আৰু ৰাকেশ কুমাৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।